आगामी एक वा दुई दिनभर घरमा प्रति 15 मिटर आइसोलेट रहेको देखाउनु हुन्छ। राइटर कोरोना आइसोलेट द्वितीय पर्यायको ट्रिटमेन्ट सरकार प्रधान व्यवस्था अधिको भर्ना गर्न हो। मुख्यमन्त्री हिमन्त विश्व शर्माई तेजपुरर यो कक्ष आइफोन सभाकक्षण प्रभावशाली व्यवस्थाले दिनर 11 बजा द्वितीय पर्याय उन्मुखित आसनले शुभारम्भ गरिब। राज्यर বিভিন্ন প্রান্তৰ লগতে গোলাঘাট জিলাতো আজি কৰোনাৰ আসনৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। গোলাঘাট নগৰৰ জেনেৰেল ফিল্ড শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলা আয়ুক্তগৰাকীয়ে আজি কৰোনাৰ অধ্যক্ষৰ প্ৰস্তুতি বুজায়। আনহাতে কৰ্মকুঞ্জন বিৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত কৰোনাৰ আসনৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে উত্তৰ কৰ্মকুঞ্জৰ হিতাধিকাৰীসকলক আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী ডাক্তৰ মনোজ সিংহই কালি তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণিৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে বুজ কৰে। তেতিয়া বিধানসভা মন্ত্ৰী বুধনাথ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। মন্ত্ৰী অশোক সিনহা এই অনুষ্ঠানত উপস্থিত থাকিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 1 ডিচেম্বৰত চিএইচটি অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি চিএইচটিৰ বাবে ইতিমধ্যে 17 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ অন্তিম দিন 16 অক্টোবৰ। আবেদনকাৰী প্ৰাৰ্থীসকলে 16 অক্টোবৰৰ পুৱা 12 বজাৰ পূৰ্বে নিৰ্ধাৰিত অঞ্চল জমা দিব লাগিব। ৰাজ্য চৰকাৰে অসম টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে প্ৰদান চিএইচটিৰ গুৰুত্ব বৃদ্ধি পাইছে। অনলাইন নিৰ্বাচনৰ পূৰ্বে বিভিন্ন জিলাত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ সেৱা নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে। এই মহানগৰ জিলাত 2001 চনৰ সেৱাৰ ভিত্তি কৰি তথা পঞ্চায়ত আইন অনুসৰি সেৱা নিৰ্ধাৰণ কৰা হৈছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ, নাজিৰা আৰু ডিউ বিধানসভা সমষ্টিৰ প্ৰতিটোতে 27টা 28টা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি জিলাখনৰ পূৰ্বৰ 5টা উন্নয়ন খণ্ডৰ ঠাইত 6টা উন্নয়ন খণ্ড কৰা হৈছে। প্ৰতিটো সমষ্টিয়ে 2টাকৈ উন্নয়ন খণ্ড লগতে প্ৰতিটো উন্নয়ন খণ্ড 13 আসনকৈ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰা হৈছে। জিলা আয়ুক্তই এই বিষয়ে প্ৰকাশ কৰি এই বিষয়ত উজাৰপতি দাখিলৰ বাবে মুখ্যমন্ত্ৰী 1 ছেপ্টেম্বৰ পৰ্যন্ত সময় নিৰ্ধাৰণ কৰি দিছে। অসম ৰাজনৈতিক দলৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পাছত 23-25 ছেপ্টেম্বৰ পৰ্যন্ত গোজৰ আপত্তিসমূহ পৰীক্ষা কৰা হ'ব। 28 ছেপ্টেম্বৰত গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। শ্ৰীমন্ত পৰ্যায়টো গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগ বিষ্ণুৱা দিৱস উপলক্ষে কালিৰ পৰা প্ৰফেচৰ আৰু মূল্য সংযোজনৰ সন্দৰ্ভত তিনিদিনীয়া প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় সমন্বিত প্ৰকল্পৰ অৰ্থসাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণত 23 প্ৰশিক্ষাৰ্থীৰ অংশ লৈছে। প্ৰশিক্ষণৰ সামৰণি প্ৰশিক্ষাৰ্থীসকলক অসাম্য গৱেষণা প্ৰতিষ্ঠানৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হ'ব। শিৱসাগৰ বিশিষ্ট ফটোসাংবাদিক লুইচনিহাৰ অকাল মৃত্যুৰ শোক প্ৰকাশ কৰি কালি শিৱসাগৰ নগৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শিৱসাগৰ নগৰৰ দুৰ্মুখত শিৱসাগৰ কৃষ্ণ আৰু শিৱসাগৰ ফটোগ্ৰাফী ছচাইটিৰ যৌথভাৱে প্ৰয়াত ফটোসাংবাদিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে লুইচনিহাৰ ফটোসাংবাদিকতাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হৈছিল। যোৰহাট জিলাৰ কেন্দ্ৰগুৰি ভাৰতত যোৱা 15 ছেপ্টেম্বৰত চলিহাই শেষ নিশ্বাস ত্যাগ কৰিছিল। আঞ্চলিক পঞ্চায়তত অসমীয়া শাখাৰ সাধাৰণ সম্পাদক তথা শিশুৰ মহিলা শাখাৰ লগতে হিন্দী নেপালী কাৰ্বি পুৰুষ জনগোষ্ঠীৰ অনুষ্ঠান আৰু বাচাত্য সংগীত শাখাত অংশকালীন উপভোগিতাৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। বিশ্বৰ 50 বছৰ বয়সৰ ভিতৰত স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। পাৰ্টী গুৱাহাটী কমলেখাৰ বাসিন্দা হ'ব লাগিব। আগ্ৰহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ ইয়াৰ গুৱাহাটীৰ পৰা আবেদন প্ৰপত্ৰ ডাউনলোড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প্ৰপত্ৰ সংগ্ৰহ কৰি যাৱতীয় তথ্যৰ সৈতে চাৰিওফালৰ ভিতৰত জমা দিব লাগিব। পাৰ্টীসকলক লিখিত পৰীক্ষা, মধ্যস্থৰ পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচন কৰা হ'ব। বাংগালুৰুৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত আজি ভাৰতৰ মাজে দেশৰ মাজত দুখনীয়া টেষ্ট প্ৰথমখন খেল আৰম্ভ হ'ব। ভাৰতীয় দলটোৰ ব্যক্তিত্ব ৰোহিত শৰ্মাই গ্ৰহণ কৰাৰ বিপৰীতে বাংলাদেশৰ দলটোক নয়ন কোহলিয়ে নেতৃত্ব